Iya, agak banyak Gohati. বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। আজি দিনৰ 11 বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই BPF দলৰ চৰণ বড়োক কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে NDA বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে লগ লাগি চেষ্টা চলাই যাব। তাৰ বাবে অতি সোনকালে BTC-ৰ পাৰিষদসকলৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠক হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰে। অহা 2 এদিনতে BTC-ৰ নৱনিৰ্বাচিত EM-সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTC-ৰ উন্নয়নৰ বাবে আমি BPF-ৰ চৰকাৰখনক সহযোগিতা কৰিম। 26-ৰ নিৰ্বাচনত আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম, কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে।
উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে সদ্যসমাপ্ত BTC নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত দলটো শাসনাধিষ্ঠিত NDA মৰ্চাত যোগ দিয়া সন্দৰ্ভত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈ 6 মাহতকৈ কম সময় বাকী থকা অৱস্থাত অসম মন্ত্ৰীসভাৰ আজি এৰি সম্প্ৰসাৰণ ৰাজনৈতিকভাৱে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজি কাতি বিহু। অসমৰ কৃষিজীৱী ৰাইজে আহিন আৰু কাতিৰ দুমাহীৰ দিনা কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি কাতি বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। এই উপলক্ষে চোতালত তুলসী ৰুই তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে পথাৰত বন্তি জ্বলাই বছৰটোৰ বাবে শইচ নদন বদন হোৱাৰ কামনা কৰা হৈছে। ঠায়ে ঠায়ে আকাশবন্তিও জ্বলোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তি গছিয়ে সকলোলৈ সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লক্ষ্মীৰ বসতি হোৱাৰ কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালন কৰা হৈছে। গোৱালপাৰা জিলাতো কৃষকসকলে শস্য নদন বদন হোৱাৰ কামনাৰে পথাৰত বন্তি জ্বলাইছে। জিলা কৃষি বিষয়া কাৰ্যালয়ে জিলাখনত আগিয়াৰ বাপুপাৰা গাঁৱত কাতি বিহু পালনৰ লগতে বিভাগীয় আঁচনি সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰিছে। কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো কৃষি মহকুমাত কাতি বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিভাগৰ উদ্যোগত প্ৰগতিশীল কৃষকক সম্বৰ্ধনা, আকাশবন্তি প্ৰজ্বলন, সজাগতা সভা তথা বিভাগীয় আঁচনি সন্দৰ্ভত আলোচনা আৰু কৃষি সামগ্ৰী, কৃষি সঁজুলি আদিও বিতৰণ কৰা হয়। বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই 5 জনৰ সৈতে এতিয়ালৈ 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্টচক্ৰই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজন এজনকৈ চিনাক্ত কৰা হৈছে আৰু অতি শীঘ্ৰে বাকী থকা কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব। এই ক্ষেত্ৰত স্থানীয় লোকেও আৰক্ষীক সহায় কৰিছে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ তথা শিল দলোৱাৰ অভিযোগত বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ'ল ৰাছিম আলী, শ্বাহৰুখ আলী, নৱৰাজ গৌতম, বিদ্যুৎ ছেত্ৰী, নাচিবুৰ ৰহমান, কাদেৰ আলী, ৰমিজ আলী, আহেলা মিয়া আৰু সুলেমান আলী। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত পূৰ্বৰ দাগী অপৰাধীও আছে বুলি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী অহা 5 নৱেম্বৰত ৰাজ্যজুৰি পালনৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হয়। বৈঠকত সকলো জিলাতে এই অনুষ্ঠান সমন্বিতভাৱে আৰু মৰ্যাদা সহকাৰে পালন কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি 3 দিনত একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতৰ তন্ভি শৰ্মাই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তন্ভি শৰ্মাই চীনৰ লিউ চিয়াক 15-11, 15-9 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডঃ শিৱনাথ শৰ্মাৰ দীৰ্ঘদিন অসুস্থতাৰ পাছত কালি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।